যাত্ৰা পুস্তক 5 অধ্যায় মুচি আৰু হাৰুণ ফৰুণৰ সাক্ষাৎ হোৱা তেওঁলোকৰ বংশাৱলী। এই ঘটনাৰ পাছত মুচি আৰু হাৰুণে গৈ ফৰুণক ক'লে, ইজৰাইলৰ ঈশ্বৰ যিহুৱাই এইদৰে কৈছে, মৰুভূমিত মোৰ উদ্দেশ্যে উৎসৱ পালন কৰিবলৈ মোৰ লোকসকলক যাবলৈ দিয়া। ফৰুণে ক'লে, যিহুৱা কোন? কিয় মই তেওঁৰ কথা শুনিম আৰু ইজৰাইলী লোকসকলক যাবলৈ কিয় এৰি দিম? মই যিহুৱাক নাজানো, গতিকে ইজৰাইলী লোকসকলক যাবলৈ এৰি নিদিওঁ। তাৰ পাছত মুচি আৰু হাৰুণে ক'লে, ইব্ৰিয়াসকলৰ ঈশ্বৰে আমাৰ লগত সাক্ষাৎ কৰিলে, আহক আমি আমাৰ ঈশ্বৰ যিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে মৰুভূমিৰ মাজেৰে 3 দিনৰ বাট যাওঁহক, যাতে তেওঁ আমাক মহামাৰী আৰু তৰোৱালেৰে আক্ৰমণ নকৰে। কিন্তু মিছৰৰ ৰজাই তেওঁলোকক ক'লে, মুচি আৰু হাৰুণ, তোমালোকে কিয় লোকসকলক তেওঁলোকৰ কামৰ পৰা লৈ গৈছা? এইবুলি লোকসকলক তেওঁ ক'লে, তোমালোক কামলৈ ঘূৰি যোৱা। হাৰুণে পুনৰ ক'লে, বৰ্তমান আমাৰ দেশত অনেক ইজৰাইলী লোক আছে আৰু তোমালোকে তেওঁলোকৰ কাম বন্ধ কৰাইছা। সেইদিনাই ফৰুণে লোকসকলৰ কঠোৰ তত্বাৱধায়ক আৰু মুখিয়ালসকলক এই আজ্ঞা দি ক'লে, আগেৰে দিয়াৰ দৰে তোমালোকক ইটা বনাবলৈ তোমালোকে নৰা আনি নিদিবা। তেওঁলোকে নিজে গৈ নৰা বিচাৰি লওক। তেওঁলোকে আগেৰে যিমান পৰিমাণে ইটা বনাইছিল, এতিয়াও তেওঁলোকক সিমানেই বনাবলৈ দিয়া। তাৰ অলপো কম গ্ৰহণ নকৰিব, কাৰণ তেওঁলোক এলেহুৱা। তেওঁলোকে চিঞৰিছে আৰু ক'বলৈ ধৰিছে, আমাক যাবলৈ অনুমতি দিয়ক আৰু আমাৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান উৎসৰ্গ কৰিবলৈ দিয়ক। তেওঁলোকৰ ওপৰত কামৰ ভাৰ অধিক গধুৰ কৰি দিয়া হওক, যাতে তেওঁলোকে কামৰ মাজত ব্যস্ত থাকি ভ্ৰান্তিজনক কথাত মন নিদিয়ে। তাৰ পাছত কঠোৰ তত্বাৱধায়ক আৰু মুখিয়ালসকলে বাহিৰলৈ ওলাই আহিল আৰু লোকসকলক তেওঁলোকে ক'লে, ফৰুণে এইদৰে কৈছে, মই তোমালোকক এতিয়াৰ পৰা কোনো নৰা নিদিওঁ। তোমালোক নিজে যোৱা আৰু য'ত বিচাৰি পোৱা তাৰ পৰা নৰা বিচাৰি আনা, কিন্তু তোমালোকৰ কামৰ নিৰ্দিষ্ট পৰিমাণ হ্ৰাস কৰা নহ'ব। তেতিয়া লোকসকলে নৰা বিচাৰি জমা কৰিবলৈ মিছৰ দেশৰ চাৰিওফালে সিঁচৰিত হৈ গ'ল। তথাপি কঠোৰ তত্বাৱধায়কসকলে তেওঁলোকক তাৰণা কৰি ক'লে, তোমালোকক নৰা দিওঁতে তোমালোকে যেনেকৈ কাম কৰিছিলা, এতিয়াও তেনেকৈ প্ৰতিদিনৰ নিৰূপিত কাম সম্পূৰ্ণ কৰা। তাৰ পাছত ফৰুণৰ কঠোৰ তত্বাৱধায়কসকলে শ্ৰমিকসকলৰ ওপৰত নিযুক্তি কৰা ইজৰাইলীয় মুখিয়ালসকলক প্ৰহাৰ কৰিলে। সেই তত্বাৱধায়কসকলে তেওঁলোকক সুধিলে, তোমালোকক নিৰূপিত কৰি দিয়া অনুপাতে আগৰ দৰে কালি আৰু আজি তোমালোকে কিয় ইটা তৈয়াৰ কৰিব পৰা নাই? সেয়ে কাৰখানাত কাম কৰা ইজৰাইলী কৰ্মচাৰীসকলে ফৰুণৰ ওচৰলৈ আহি আৰু তেওঁক কাকুতি কৰি ক'লে, আপোনাৰ দাগবিলাকৰ ক্ষেত্ৰত কিয় আপুনি এনে ব্যৱহাৰ কৰিছে? আপোনাৰ দাগসকলক এতিয়া নৰা দিয়া হোৱা নাই, তথাপিও তেওঁলোকে আমাক কৈ আছে ইটা তৈয়াৰ কৰা। এনে কি আমিও আপোনাৰ দাসসকলৰ দ্বাৰাই প্ৰসাৰিত হৈছো, কিন্তু এতিয়া আপোনাৰ নিজৰ লোকসকলৰেহে ভুল। কিন্তু ফৰুণে ক'লে, তোমালোক এলেহুৱা, তোমালোক সকলোৱে এলেহুৱা। তোমালোকে কৈছা, আমাৰ ঈশ্বৰ যিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আমাক যাবলৈ দিয়ক, সেয়ে এতিয়া কাম কৰিবলৈ ঘূৰি যোৱা। আপোনালোকক পুনৰ নৰা দিয়া নহ'ব, কিন্তু তোমালোকে আগৰ পৰিমাণৰ সমানেই ইটা তৈয়াৰ কৰিব লাগিব। তোমালোক প্ৰতিদিনে বনাব লগা ইটাৰ সংখ্যা অলপো কম কৰা নহ'ব। এই কথা কোৱাৰ পাছত ইজৰাইলী মুখিয়ালসকলে দেখিলে যে তেওঁলোক বিপদত পৰিছে। তেওঁলোকে ফৰুণৰ আগৰ পৰা ওলাই আহোঁতে ৰাজপ্ৰসাদৰ বাহিৰত থিয় হৈ থকা মুচি আৰু হাৰুণক লগ পালে। তেওঁলোকে মুচি আৰু হাৰুণক ক'লে, যিহুৱাই আপোনালোকলৈ দৃষ্টি কৰি দণ্ড দিয়ক, কাৰণ আপোনালোকে ফৰুণ আৰু তেওঁৰ দাসসকলৰ সাক্ষাতে আমাক দুখী কৰিলে। আমাক বধ কৰিবলৈ আপোনালোকে তেওঁলোকৰ হাতত তৰোৱাল তুলি দিলে। তেতিয়া মুচিয়ে জিহুৱাৰ ওচৰত প্ৰাৰ্থনা কৰি ক'লে, হে প্ৰভু, আপুনি এই লোকসকলক বিপদত কিয় পেলালে? মোৰ আগৰ ঠাইলৈ মোক কিয় পঠিয়ালে? মই যেতিয়াই পৰা আপোনাৰ নামেৰে ফৰোনৰ আগত কথা ক'বলৈ উপস্থিত হলো, তেতিয়াই পৰা তেওঁ এই লোকসকলক যন্ত্ৰণা দিছে আৰু আপুনি নিজৰ লোকসকলক সমূলি উদ্ধাৰ কৰা নাই।